এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে আজি পহিলা বহাগ অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত বছৰটোলৈ কুশল কামনাৰে সত্ৰ নামঘৰ মন্দিৰ দৌল দেৱালয়ৰ ভক্তৰ সমাগম অসম সাহিত্য সভাৰ পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন মাৰ পিপলছ কনভেনশ্যন ডেমক্ৰেটিকৰ লালমিং থাংগাং সনাতে নেতৃত্বাধীন গোটৰ সৈতে মিজোৰাম চৰকাৰৰ ঐতিহাসিক চুক্তি বিজেপি নেতা সম্ৰাট চৌধুৰীৰ আজি বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ কাৰ্যসূচী আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ 32 ৰাণত জয়লাভ। সমূহ শ্ৰোতালৈ ৰঙালী বিহু আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাই বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে প্ৰজন্ম চহৰীয়া। ৰঙালী বিহুৰ তৃতীয় দিনটো আজি মানুহ বিহু হিচাপে পালনৰ বাবে ৰাজ্যজুৰি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰঙালীৰ পদূলিত অসমীয়া নৱবৰ্ষক আদৰিবৰ বাবে মা হালধিৰে গা ধুই অসমবাসী সাজু হৈছে। বছৰটোলৈ নিজৰ লগতে পৰিয়াল তথা সমাজৰ কুশল কামনাৰ বাবে আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰ মন্দিৰ দৌল দেৱালয় আদিত বহু লোকৰ সমাগম হৈছে। গুৱাহাটী মহানগৰীৰ মন্দিৰসমূহতো আজি পুৱাৰে পৰা নেদেখাজনৰ আশীষ লোৱাৰ বাবে বহু লোক সমবেত হৈছে। খানাপাৰা, গণেশগুৰি আৰু লতাশিলৰ গণেশ মন্দিৰ, শক্তিপীঠ কামাখ্যাধাম, উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰকে ধৰি ধৰ্মীয় স্থানসমূহত বহু লোকে সেৱা জনাইছে। গোৱালপাৰা জিলাৰ শোলমাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী মা শ্যামাকালী মন্দিৰত পুৱাৰে পৰা ভক্তিপ্ৰাণ ৰাইজে ভিৰ কৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল পেঁপা গগনাৰ শব্দই মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ ল'ব। পিঠা পনা জা জলপানেৰে অতিথি আপ্যায়নৰ বাবে প্ৰতিগৰাকী অসমীয়া উৎসাহেৰে সাজু হৈছে। সাত বিহুলৈ চলিবলগীয়া এই উৎসৱমুখৰ সময়ৰ আনন্দ ভগাই ল'বলৈ জনসাধাৰণ উৎসাহেৰে সাজু হৈছে। বিহুৰ বাবে প্ৰয়োজনীয় বিবিধ সামগ্ৰীৰে বজাৰসমূহো উভয় নদী হৈ পৰিছে। বিভিন্ন ঠাইত মঞ্চ বিহুৰ কাৰ্যসূচীও লোৱা হৈছে। কালি গুৱাহাটীৰ জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই মুকলি বিহু কাৰ্যসূচী ৰূপায়ণ কৰে। মাজুলীৰ সত্ৰসমূহৰ লগতে উজনি অসমৰ আটাইকেইখন জিলা আৰু নামনি অসমতো বিহু উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গোলাঘাট জিলাত মানুহ বিহু পালন সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈ।
আজি পহিলা বহাগ, ৰঙালী বিহুৰ উপলক্ষে ৰাজ্যজুৰি আনন্দ উৎসাহৰ মাজতে উদযাপন হৈছে মানুহ বিহু। ৰঙালী বিহুৰ এই বিশেষ দিনটোত পুৱাতে গা পা ধুই নতুন বস্ত্ৰ পৰিধান কৰি আত্মীয় স্বজনৰ ঘৰে ঘৰে পিঠা পনা লাড়ু আদি খাদ্য খোৱাৰ লগতে জ্যেষ্ঠসকলক সেৱা কৰি আশীৰ্বাদ লোৱাৰ নিয়ম। ইয়াৰ লগে লগে গৰু বিহুৰ গধূলিৰ পৰাই গাঁৱে ভূঞে গৃহস্থৰ চোতালত বিহু গাই যুৱক যুৱতীসকলে ঢোল পেঁপা গগনা আদি সুৰত মতলীয়া হোৱা দেখা গৈছে। আনহাতে গোলাঘাট জিলাখনৰ বহু ঠাইত সাংস্কৃতিক অনুষ্ঠান আৰু বিহু প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। মানুহ বিহুৰ এই দিনটোত সমাজত সৌহাৰ্দ্য আৰু একতাৰ বাৰ্তা প্ৰসাৰিত হয়। সকলোৰে মুখত হাঁহি আৰু হৃদয়ত নতুন আশা লৈ বহাগৰ এই উৎসৱে অসমৰ জনজীৱনৰ এক নতুন উৎসাহ কঢ়িয়াই আনিছে। এনেদৰে আনন্দ আৰু ঐতিহ্যৰ মাজেৰে আজি উদযাপিত হৈছে মানুহ বিহু।
শিৱসাগৰ জিলাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰংপুৰবাসীৰ সহযোগত ৰংঘৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু পালন কৰিবলৈ লোৱা হৈছে। আজি পুৱা বিহুৰ পতাকা উত্তোলনেৰে উৎসৱৰ পাতনি মেলা হৈছে। পুৱা 10 বজাত প্ৰতীকী স্বৰ্গদেউক লৈ ঐতিহাসিক তলাতল ঘৰৰ পৰা ৰংঘৰ বাকৰিলৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। সাংস্কৃতিক অনুষ্ঠানত বিহু হুঁচৰি, টাই বিহু, গাভৰু বিহুদল আৰু 100 গৰাকী ঢুলীয়া নাচনীয়ে বিহু নাচ প্ৰদৰ্শন কৰাৰ লগতে জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰিব। অনুষ্ঠানত ৰংঘৰৰ ৰংশিঙা শীৰ্ষক স্মৃতিগ্ৰন্থ অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে উন্মোচন কৰিব। লোক সংস্কৃতিৰ সাধক দ্বিজেন গগৈক এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। কামৰূপ জিলাতো বিগত বছৰৰ দৰে পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহুৰ আয়োজন কৰা হৈছে। ৰঙিয়া মহকুমা ৰঙালী বিহু সন্মিলনীয়ে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুকলি বিহু, জ্যেষ্ঠজনক সেৱা আৰু কনিষ্ঠজনক আশীৰ্বাদ প্ৰদান, জেং বিহু আদিৰ আয়োজন কৰিছে। ইপিনে অসমীয়া নতুন বছৰৰ প্ৰথম দিন উপলক্ষে আজি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত সিদ্ধিদাতা গণেশ পূজাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ডেকা বুঢ়া সকলোৱে মিলি হুঁচৰি গোৱা পৰম্পৰা ৰক্ষা কৰা দেখা গৈছে। বিভিন্ন অঞ্চলত বিহু উপলক্ষে পৰম্পৰাগত খেল ধেমালি, বিহু নাচ, ঢোলবাদন, পেঁপাবাদন, পিঠা পনা প্ৰস্তুত কৰা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই মুকলি বিহু উদযাপনৰ সৈতে সংগতি ৰাখি আজি বিশিষ্ট সমাজসেৱক তথা শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীক পাঠশালা বঁটাৰে সন্মানিত কৰিব। বাক্সা জিলাত আজি পহিলা বহাগ উপলক্ষে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীষ লৈছে। তদুপৰি বিহুৱান বিনিময় কৰি পৰম্পৰা পালন কৰিছে। এই সন্দৰ্ভত এয়া বাক্সাৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
আজি পহিলা বহাগ ৰঙালী বিহু আজিৰ দিনটোক মানুহ বিহু হিচাপে পৰম্পৰাগতভাৱে উদযাপন কৰি অহা হৈছে। সেই সমগ্ৰ ৰাজ্যৰ লগতে আজি বাক্সা জিলাতো পুৱাই পৰিয়ালৰ সকলোৱে একগা পা ধুই পৰিষ্কাৰ কাপোৰ পৰিধান কৰি সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লয় আৰু ডাঙৰে সৰুক মৰম তথা আশীৰ্বাদ প্ৰদান কৰি নতুন বছৰক আদৰণি জনায়। আনহাতে বাক্সা জিলাতো আজি পহিলা বহাগত আত্মীয় স্বজন আৰু বন্ধু বান্ধৱক বিহুৱান তথা গামোচা উপহাৰ দি চেনেহ আৰু মৰমৰ বাৰ্তা আদান প্ৰদান কৰা দেখা যায়। ইয়াৰ পিছত গৃহিণীয়ে নিজ হাতে বনোৱা পিঠা পনা জলপান খুৱাই বিহু হুঁচৰি গাই গাই নতুন বছৰটোৰ সকলোৰে মংগল কামনা কৰে। এই ৰঙালী বিহু অথবা বহাগ বিহুত প্ৰতিগৰাকী অসমীয়াৰ মন আনন্দত থৌকিবাথু হৈ পৰে।
ধুবুৰী জিলাৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে কালি তিনিদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ কৰে। আজি ধুবুৰীত বিহু উপলক্ষে জনসাধাৰণৰ মাজত পাৰ ভঙা উৎসাহ পৰিলক্ষিত হৈছে। ঢোল পেঁপা গগনাৰ শব্দত চৌদিশ ৰজন জনাই উঠিছে। আজি দিনজোৰাকৈ মুকলি বিহু অনুষ্ঠিত হ'ব। এই বিহুত কেইবাটাও বিহু দলৰ লগতে জনগোষ্ঠীয় লোকনৃত্যৰ দলে দৃষ্টিনন্দন নৃত্য পৰিৱেশন কৰিব। সত্ৰ নগৰী বৰপেটাত সত্ৰীয় পৰম্পৰাৰ লগতে লোকাচাৰ অটুট ৰাখি আজি দুমাহী পালন কৰা হৈছে। এই সন্দৰ্ভত এয়া আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপ জ্যোতি মহন্ত।
সমগ্ৰ বৰপেটাত আজি বহাগৰ বৰদুমাহে পালন কৰা হৈছে আৰু বৰপেটাত সম্পূৰ্ণ সত্ৰখনিক পৰম্পৰাৰে বহাগৰ দুমাহী পালন কৰা হয় আৰু এই দুমাহী কালি সংক্ৰান্তিৰ দিনটোৰ পৰাই আৰম্ভ হৈছে আৰু অহা ছয়বহাগলৈ চলিব। আজি সেইকাৰণে বৰপেটাত বহাগ বিহু বুলি নকৈ বহাগৰ দুমাহী পালন কৰা বুলি কোৱা হয় আৰু ইয়াৰ অংশ হিচাপে বৰপেটা সত্ৰত নিত্য নৈমিত প্ৰসংগৰ উপৰি ঘোষা কীৰ্তন পৰিৱেশন কৰা হৈছে আৰু এই গোটেই প্ৰক্ৰিয়াটো কালি সংক্ৰান্তিৰ দিনটোৰ পৰা আৰম্ভ হৈছে আৰু ছয়বহাগলৈ ই ধাৰাবাহিকভাৱে অব্যাহত থাকিব। বৰপেটা সত্ৰত আজি দিনটোৰ অন্যতম কাৰ্যসূচী হ'ল বৰ্ষফল গণনা। বৰ্ষফল গণনা বৰপেটা সত্ৰ দৈৱজ্ঞই প্ৰতি বছৰে কৰি আহিছে আৰু এইটো যুগ যুগ ধৰি চলি আহিছে আৰু ইয়াৰ বৰ্ষফলৰ গণনাৰ প্ৰতি সকলোৰে যি আগ্ৰহেৰে ৰৈ থাকে। ইতিমধ্যে বৰপেটা সত্ৰত বহু লোকৰ সমাগম হৈছে বহাগৰ পহিলা দিনটোত সেৱা জনাবলৈ, লগতে সত্ৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যথেষ্ট সংখ্যক লোকৰ সমাগম হৈছে বৰপেটা সত্ৰত।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পহিলা বহাগ আৰু অসমীয়া নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ওলগ জনাইছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে এই শুভ দিনটোত সকলোৰে জীৱন পোহৰময় হোৱাৰ কামনা কৰে। মুখ্যমন্ত্ৰীয়ে পয়লা বৈশাখ আৰু বড়ো জনগোষ্ঠীৰ লোকসকলৰ আজি খেৰাই পূজা উপলক্ষে সকলোৰে কুশল মংগল কামনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বহাগ বিহু তথা অসমীয়া নৱবৰ্ষ উপলক্ষে ৰাইজলৈ আন্তৰিক প্ৰীতি শুভেচ্ছা জ্ঞাপন কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা।
অসম সাহিত্য সভাই আজি পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন কৰিব। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে ৰাজ্যৰ ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা তথা জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা 5,000 গৰাকী ব্যক্তিক আজি পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত সাহিত্য সভাৰ বিষয়ববীয়াই ঘৰে ঘৰে গৈ সন্মানিত কৰিব। নিজৰ দিন উপলক্ষে ৰাজ্যৰ জাতীয় জীৱনলৈ বৰঙণি যোগোৱা দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশত বাস কৰা 65 বছৰ ঊৰ্ধৰ লোকসকলক সাহিত্য সভাৰ উদ্যোগত উলগনি প্ৰেৰণ কৰি সন্মানিত কৰা হ'ব। অসম সাহিত্য সভাৰ উদ্যোগত আজি পহিলা বহাগৰ দিনটোত 1433 ভাস্কৰাব্দলৈ আদৰণি আৰু ভাস্কৰাব্দ সূচনা দিৱস শীৰ্ষক এটা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। গুৱাহাটীৰ আম্বাৰীস্থিত সংগীতাচাৰ্য লক্ষ্মীনাম সদনত এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে। বড়ো জনগোষ্ঠীৰ লোকসকলে কালিৰে পৰা বৈশাগু উৎসৱ পালন কৰিছে। এই উপলক্ষে আজি বাথৌ মন্দিৰত প্ৰাৰ্থনা জনাই বড়ো ডেকাসকলে কান্ধত খাম হাতত চিফুং চেৰজা তুলি লৈ গয়াৰ ঘৰে ঘৰে গৈ বৈশাগী উৎসৱৰ গান গাব। এই উৎসৱ 7 দিন ধৰি চলিব। বাক্সা জিলাৰ গধূলি গাঁৱৰ কৃষক ৰাইজে কালি কালদিয়া নৈলৈ গৈ গৰু গা ধুৱাই পৰম্পৰাগত ৰীতি নীতিৰে খাম চিফুং চেৰজাৰ তালে তালে বৈশাগু নৃত্য কৰে। একেদৰে জিলাখনৰ সদৰ মুছলপুৰ, মহকুমা সদৰ হালবাৰী, অঞ্চলী, জালাহ, চিমলা, বৰমা, হাউদৰভিধা, আনন্দ বজাৰ, বাঁহবাৰী আদি বিভিন্ন ঠাইত বৈশাখু উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ চানৰূপ জাংখাৰত কালি গৰু বিহুৰ লগতে ৰাংজালি বৈশাখু পালন কৰা হয়। বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰজাৰীৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত বিহু, বৈশাখু আৰু ভূটানৰ সংস্কৃতিৰ সুন্দৰ সমন্বয় পৰিলক্ষিত হয়। ভূটানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে এই উৎসৱ পালন কৰা হয়। গোৱালপাৰা জিলাৰ ৰংডুবা গাঁৱৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বৈশাখু উৎসৱ পালনৰ বাবে সাজু হৈছে। গাঁওখনত অহা 11 আৰু 12 বহাগত ৰংজালি বৈশাখু উৎসৱ পালন কৰা হ'ব। ইয়াৰ বাবে প্ৰতিদিনে বাগৰুম্বা নৃত্যৰ অনুশীলন চলি আছে। আনহাতে কোচ ৰাজবংশীসকলেও তেওঁলোকৰ জাতীয় উৎসৱ বিহুৱা উদযাপন কৰিব। মিজোরাম সরকারে কালি মার পিপলস কনভেনশন ডেমক্রেটিকর লালমিং থাঙ্গাং সনাতেন নেতৃত্বাধীন গোটর সহ এখন ঐতিহাসিক চুক্তি স্বাক্ষর করে। এই চুক্তির ফলত রাজ্য সন্ত্রাসবাদের সম্পূর্ণরূপে অন্ত পড়ছে। দ্বিপাক্ষিক চুক্তি পরিষদের আবন্টিত বাজেট বৃদ্ধি, বিশেষ উন্নয়ন পেকেজ, আন্তঃগাঁথনি উন্নয়ন আর যোগাযোগ বৃদ্ধি সহ মিজোরামের উত্তর আর উত্তর পূব অংশের মার বসতি প্রধান শিলুং পার্বত্য পরিষদ অঞ্চলের সর্বাত্মক উন্নয়নত গুরুত্ব আরোপ করা হয়েছে। চুক্তিখনত 5 ডিসেম্বর উদযাপন করা সর্ববৃহৎ আর গুরুত্বপূর্ণ মার মহোৎসবক চিকপুই রুইর মর্যাদা দিয়ার ব্যবস্থা করা হয়েছে। কোভার্ডায় আয়োজিত এটা অনুষ্ঠানত মিজোরামের গৃহ সচিব ডেভিড লালথন লুয়াংগাই রাজ্য সরকারের হয়ে আর মার পিপলস কনভেনশন ডেমক্রেটিকর অধ্যক্ষ জনাতে গুট্টোর হয়ে চুক্তি স্বাক্ষর করে। চুক্তি স্বাক্ষর অনুষ্ঠানত মুখ্যমন্ত্রীর উপদেষ্টা আর বিধায়ক লাল মুয়াংপুইয়া পুন্তে গৃহ মন্ত্রালয়ের জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। চুক্তি অনুসরি জনাতে নেতৃত্বাধীন মার পিপলস কনভেনশন ডেমক্রেটিক গুট্টোর সদস্যসকলে অস্ত্র সম্বরণ করব আর সন্ত্রাসবাদী কার্যকলাপ পরিহার করে সমাজের মূল সুতিলে উভতি আহিব। বিহারের উপ মুখ্যমন্ত্রী তথা বিজেপি নেতা সম্রাট চৌধুরী আজি দিনের 11 বজাত পাটনার লোকভবনত আয়োজিত একটা অনুষ্ঠানত রাজ্য নতুন মুখ্যমন্ত্রী হিসাবে শপথ গ্রহণ করব। শ্রীচৌধুরী রাজ্য মুখ্যমন্ত্রী পদত অধিষ্ঠিত বিজেপির প্রথমগী নেতা হব। শ্রীচৌধুরী কালি রাজ্যপাল অবসরপ্রাপ্ত লেফটেন্ট জেনারেল সৈয়দ অত্তা হসনেইনক সাক্ষাৎ করে আর সরকার গঠনের দাবি উত্থাপন করে। ইয়ার পূর্বে এন ডি এ মিত্রজোটর বৈঠকত সর্বসম্মতিক্রমে মিত্রজোটর বিধায়িনী গোটর নেতা হিসাবে বাছনি করা হয়। মণিপুর সরকারে রাজ্যখনের শেহতীয়া পরিস্থিতির পরিপ্রেক্ষিতত 5খন উপত্যকা জেলার মোবাইল ডাটা সেবা কাইলৈ পর্যন্ত বন্ধ রাখার নির্দেশ দিছে। রাজ্যখনের আইন শৃঙ্খলা পরিস্থিতির প্রতি লক্ষ্য রাখি 5খন উপত্যকা জেলা পশ্চিম ইম্ফল, পূব ইম্ফল, কাকসিং, থৌবাল আর বিষ্ণুপুরত যা 7 এপ্রিলের এই সেবা বন্ধ রাখা হয়েছিল যদিও পুনের দুদিনের এই সেবা বন্ধ রাখা হয়েছে। উল্লেখযোগ্য যে রাজ্যখনের বিষ্ণুপুর জেলার ট্রংলাউবি গাঁওয়ার একটা পরিয়ালের বাসগৃহত যা 6 এপ্রিলের নিশা অচিনাক্ত দুর্বৃত্তই বোমারে করা আক্রমণত দুটি শিশুয়ে প্রাণ হেরার পাছতে রাজ্যখন প্রতিবাদমুখর পরিস্থিতির সৃষ্টি হয়। এই ঘটনায় দুটি শিশুর মৃত্যু হওয়ার মাতৃগীও গুরুতরভাবে আহত হয়। পরবর্তী বাতৰি শুনক অরুণিমা গোস্বামীৰ পৰা।
ডিব্ৰুগড়ৰ মোহনবাৰীৰ ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰত নৱনিৰ্মিত এয়াৰ ট্ৰেফিক কণ্ট্ৰল তথা কমিউনিকেশ্যন নেভিগেশ্যন এণ্ড ছাৰ্ভেলেঞ্চ কাৰ্য আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। 37 কোটি টকা ব্যয়েৰে কৰা এই ব্যৱস্থাই অঞ্চলটোৰ আকাশী পথ পৰিচালনা অধিক প্ৰযুক্তি নিৰ্ভৰ আৰু আধুনিক কৰি তুলিব বুলি বিমানবন্দৰটোৰ প্ৰবন্ধক বংগজিৎ সাহাই প্ৰকাশ কৰিছে। ইয়াৰ ফলত বিমান পৰিচালনা মসৃণ আৰু নিৰ্ভৰযোগ্য হ'ব বুলিও আশা কৰা হৈছে। আরক্ষে কালি বরপেটা রোডের আজাদ নগর অভিযান চলায় সাইবার অপরাধীর একটা ঘাটি উৎখাত করে আর 8 জন লোক আটক করে। বরপেটার অপরাধ শাখার অতিরিক্ত আরক্ষী অধীক্ষক সমীরণ বৈশ্যর নেতৃত্বত অভিযান চলায় চক্রটি উৎখাত করা হয়। আইপিএল ক্রিকেট প্রতিযোগিতা যা নিশা চেন্নাইর এম এ চিদম্বরম স্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই সুপার কিংসে কলকাতা নাইট রাইডার্সক 32 রানত পরাস্ত করে। খেলখনত চেন্নাই সুপার কিংসে প্রথমে ব্যাট ধরার আমন্ত্রণ লাভ করে নির্ধারিত 20 ওভারের 5 উইকেটের বিনিময়ত 192 রান করে। প্রত্যুত্তরত কলকাতায় নির্ধারিত 20 ওভারত 7 উইকেটের বিনিময়ত 160 রানহে করবলে সমর্থ হয়। কলকাতার হয়ে 3টা উইকেট দখল করা নূর আহমেদক প্লেয়ার অব দ্য ম্যাচ হিসেবে ঘোষণা করা হয়। প্রতিযোগিতাত আজি বাঙ্গালোর এম চিন্নস্বামী স্টেডিয়ামত হবলগীয়া এখন খেলত রয়্যাল চ্যালেঞ্জার্স বাঙ্গালোর লক্ষ্ণৌ সুপার জায়ান্টসর সম্মুখীন হব। খেলখন সন্ধিয়া 7:30 বজাত আরম্ভ হব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 20 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰা ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। আজি পহিলা বহাগ। অসমীয়া নববর্ষৰ প্ৰথম দিনটোত বছৰটোলৈ কুশল কামনাৰে সত্ৰ, নামঘৰ, মন্দিৰ, দৌল, দেৱালয়ত ভক্তৰ সমাগম। অসম সাহিত্য সভাৰ পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন। মাৰ পিপলছ কনভেনশ্যন ডেমক্ৰেটিকৰ লালমিং থাংগাং সনাতে নেতৃত্বাধীন গোটৰ সৈতে মিজোৰাম চৰকাৰৰ ঐতিহাসিক চুক্তি। বিজেপি নেতা সম্ৰাট চৌধুৰীৰ আজি বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ কাৰ্যসূচী। আর আইপিএল ক্রিকেট প্রতিযোগিতা যা নিশা কলকাতা নাইট রাইডার্সর বিরুদ্ধে চেন্নাই সুপার কিংসর 32 রানত জয়লাভ। এটির আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলার রেহরূপ আর দিনের 11 বজাত পরবর্তী বাতৰি শুনিবলৈ পাব।